জিহুচুৱা তেৰ অধ্যায়। দেশ ভাগ বাতি দিবলৈ ঈশ্বৰৰ আদেশ, আহৈ জনগোষ্ঠীৰ সীমা নিৰূপণ। যেতিয়া জিহুচুৱা বুঢ়া আৰু অতিশয় বৃদ্ধ হ'ল, তেতিয়া জিহুৱাই তেওঁক ক'লে, তুমি বুঢ়া আৰু অতিশয় বৃদ্ধ হলা, কিন্তু এতিয়াও অনেক দেশ অধিকাৰ কৰিবলৈ বাকী আছে। এই দেশবোৰ এতিয়াও অৱশিষ্ট পলেষ্টিয়াৰ সকলো অঞ্চল আৰু গচুৰিয়াসকলৰ অঞ্চলবোৰ, মিছৰৰ পূবফালে থকা চিহুৰৰ পৰা উত্তৰফালে থকা কনানিয়াসকলৰ অধিকাৰত থোৱা ইকুৰ্ণৰ সীমালৈকে, পলেষ্টিয়াসকলৰ সেই পাঁচজন অধিপতি ঘছাটিয়া, অছদুদিয়া, অস্কিলুনিয়া, গাটিয়া আৰু ইকুৰ্ণিয়া, এইটো অব্যাসকলৰ অঞ্চল আছিল। দক্ষিণ দিশে থকা কনানিয়াসকলৰ গোটেই দেশ আৰু চিডুনিয়াসকলৰ অধিকাৰত থকা মিয়াৰা, অফেকাৰ পৰা ইমুৰিয়াসকলৰ সীমালৈকে, গিবলিয়াসকলৰ দেশ সূৰ্য উদয় হোৱা ফালে থকা গোটেই লিবানুন, হমুন পৰ্বতৰ তলত থকা বালগাদৰ পৰা হমাতলৈ, ইয়াৰ উপৰিও লিবানুনৰ পৰা মিক্ৰফুটছ মৰিমলৈকে পৰ্বতীয়া অঞ্চলৰ নিবাসীসকলৰ লগতে আটাই চিডুনিয়াসকল, মই তেওঁলোকক ইজৰাইলৰ বাহিনীসকলৰ আগৰ পৰা দূৰ কৰিম। মই তোমাক আজ্ঞা দিয়াৰ দৰে ইজৰাইলৰ উত্তৰাধিকাৰী হ'বলৈ তাৰ ভাগ নিৰ্ধাৰিত কৰিবৰ অৰ্থে তুমি নিশ্চিত কৰা। উত্তৰাধিকাৰী হ'বলৈ তুমি অধিকাৰৰ অৰ্থে নটা গোষ্ঠীলৈ আৰু মনছিৰ আধা গোষ্ঠীলৈ এই দেশ ভাগ কৰি দিয়া। বাকী থকা মনছিৰ আধা জনগোষ্ঠী ৰুবেনিয়া আৰু গাদিয়াসকলে জৰ্ডনৰ পূবফালে থকা মুচিয়ে দিয়াৰ দৰে নিজ নিজ উত্তৰাধিকাৰৰ গ্ৰহণ কৰিলে। অন্নুনৰ উপত্যকাৰ কাষত থকা অৰুৰিয়েৰৰ পৰা উপত্যকাৰ মাজত থকা নগৰবোৰ আৰু ডিবুনলৈকে মেদবাৰ গোটেই সমৰ্থল, হিজবোনত শাসন কৰা ইমুৰিয়াসকলৰ ৰজা চিহুনৰ সকলো নগৰৰ পৰা অমুনৰ সীমালৈকে, গিলিয়ত আৰু গচুৰিয়া আৰু মাখাথিয়াসকলৰ অঞ্চল আৰু গোটেই হমুন পৰ্বত আৰু চখলালৈকে গোটেই বাচান, বাচানৰ ৰজা উগৰ সকলো ৰাজ্য যিজনে অষ্টাৰুটত আৰু ইদ্ৰিত শাসন কৰিছিল, ৰফাৰিয়াসকলৰ মাজত এইবোৰেই অৱশিষ্ট আছিল, কিয়নো মুচিয়ে তেওঁলোকক তৰোৱালেৰে প্ৰহাৰ কৰি দূৰ কৰিছিল। কিন্তু ইজৰাইলৰ সন্তানসকলে গচুৰিয়া আৰু মাখিয়াথিয়াসকলক দূৰ কৰা নাছিল, বৰং গচুৰিয়া আৰু মাখাথিয়াসকলে ইজৰাইলৰ সন্তানসকলৰ মাজত আজিলৈকে বাস কৰি আছে। কেৱল লেবীৰ গোষ্ঠীক মুচিয়ে উত্তৰাধিকাৰী হ'বলৈ নিদিলে। জিহুৱাই মুচিক কোৱাৰ বাক্য অনুসাৰে ইজৰাইলৰ ঈশ্বৰ জিহুৱাৰ উদ্দেশ্যে দিয়া অগ্নিকৃত উপহাৰ তেওঁলোকৰ উত্তৰাধিকাৰী হ'ল। মুচিয়ে বংশানুক্ৰমে ৰুবেনৰ জনগোষ্ঠীলৈ উত্তৰাধিকাৰ দিলে। তেওঁলোকৰ সীমা অৰ্নুন উপত্যকাৰ কাষত থকা অৰুৰিয়েৰৰ পৰা আৰু উপত্যকাৰ মাজত থকা নগৰৰ লগতে মেদবাৰ ওচৰত থকা গোটেই মালভূমি, ৰুবেনে হিজবোন আৰু মালভূমিত থকা তাৰ সকলো নগৰবোৰ গ্ৰহণ কৰিছিল আৰু তাৰ লগত ডিবুন, বামুটছ বাল, বৈত বাল মিউৰ, জহচ কাডেমুট আৰু মেফাট, কিৰিয়াথৰিম, চিপমা উপত্যকাৰ পৰ্বতটোত থকা চেৰত চহৰ, ৰুবেন বৈতপিউৰ, পিছগাৰ, চাৱলীয়া ঠাইবোৰৰ তলত থকা দেশ আৰু বৈত জিচুমত মালভূমিত থকা আন সকলো নগৰ, হিজবোনত শাসন কৰা ইমুৰিয়াসকলৰ সেই ৰজা চিহুনৰ সমুদায় ৰাজ্য যিজনক মুচিয়ে চিহুনত থকা তলতীয়া মিডিয়নীয়া নেতাসকল ইব্ৰি, ৰেকম, চুৰ, হুৰ আৰু ৰেবাৰৰ সৈতে পৰাস্ত কৰিছিল। ইজৰাইলৰ সন্তানসকলে যিসকলক বধ কৰিছিল সেইবোৰৰ মাজত তেওঁলোকে বিউৰৰ পুত্ৰ বিলিয়মকো তৰোৱালেৰে বধ কৰিলে। এইজন লোকে মঙ্গল চোৱা কাৰ্যৰ নিয়ম মানি চলিছিল। জৰ্দন আৰু তাৰ অঞ্চল ৰুবেনৰ সন্তানসকলৰ সীমা আছিল, এয়েই ৰুবেনৰ সন্তানসকলৰ উত্তৰাধিকাৰ, যি নগৰ আৰু গাঁৱৰে সৈতে তেওঁৰ প্ৰত্যেক বংশক দিয়া হৈছিল। মুচিয়ে গাদৰ জনগোষ্ঠীক নিজ বংশানুকৰ্মে দিয়া উত্তৰাধিকাৰ এই। তেওঁলোকৰ সীমা জাজেৰ আৰু গিলিয়ডৰ সকলো নগৰ আৰু ৰবাৰ পূবে থকা অৰুয়েলৈকে, অম্মুনৰ সন্তানসকলৰ আধা দেশ, হিচবুনৰ পৰা ৰমাটছ মিম্পা আৰু বটুনিম্মলৈকে আৰু মহনিয়মৰ পৰা ডবিৰৰ সীমালৈকে। মুচিয়ে উপত্যকাত তেওঁলোকক বৈত হাৰম, বৈত নিম্মা, চক্ৰুত এণ্ড চাফুন, হিচবুনৰ ৰজা চিহুনৰ অৱশিষ্ট ৰাজ্য, জৰ্দনৰ পূব দিশে কিন্নেৰত সাগৰৰ কাষলৈকে জৰ্দন আৰু তাৰ অঞ্চল দান কৰিলে। এইটোৱে হৈছে গাদৰ জনগোষ্ঠীৰ বংশানুকৰ্মে দিয়া উত্তৰাধিকাৰ। এইবোৰ নগৰ তেওঁলোকৰ গাঁৱেৰে সৈতে আছিল। মুচিয়ে মনচিৰ আধা জনগোষ্ঠীক উত্তৰাধিকাৰী হ'বলৈ দিলে। মনচিৰ সন্তানসকলৰ আধা গোষ্ঠীয়ে সেই উত্তৰাধিকাৰ নিজ নিজ বংশ অনুসাৰে পালে। তেওঁলোকৰ সীমা মহনয়মৰ পৰা সকলো বাছান, বাছানৰ ৰজা উগৰ গোটেই ৰাজ্য আৰু বাছানত থকা জাৰিৰৰ সকলো নগৰ অৰ্থাৎ 60খন নগৰ, গিলিয়ডৰ আধা দেশ, অষ্টাৰুট আৰু ইদ্ৰেই নগৰ, এই সকলোবোৰ মনচিৰ পুত্ৰ মাখিৰৰ আধা বংশৰ পৰিয়ালৰ প্ৰত্যেককে দিবলৈ নিৰ্ধাৰিত কৰা হ'ল। এইবোৰে জিৰিহুৰ পূবফালে থকা জৰ্দন সিপাৰৰ মোৱাবৰ সমৰ্থলত মুচিয়ে লোকসকলক ভগাই দিয়া উত্তৰাধিকাৰ। কিন্তু লেবি ফৈদ হ'লে মুচিয়ে কোনো উত্তৰাধিকাৰ নিদিলে। তেওঁলোকক কোৱা নিজ বাক্য অনুসাৰে ইজৰাইলৰ ঈশ্বৰ যিহুৱাই তেওঁলোকৰ উত্তৰাধিকাৰ হ'ল।